এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন, বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। কেন্দ্ৰীয় চৰকাৰক বাংলাদেশক প্ৰদান কৰি অহা পণ্য পৰিবহণৰ সুবিধা বাতিল, এই সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি। কৃষিত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ কুপ্ৰভাৱ সন্দৰ্ভত ৰাজ্যপালৰ উদ্বেগ। গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদৰ যুৱ পুৰস্কাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 58 ৰাণত জয়লাভ। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱা চিতা কৰিছে। কামৰূপ নিৰ্বাচনী জিলাই 38 গৰাকী আৰু ৰঙিয়া সমজিলাই 4 গৰাকী প্ৰিজাইডিং বিষয়া নিয়োগ কৰিছে। জিলা পৰিষদৰ সদস্যৰ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে ইতিমধ্যে অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্ত, আঞ্চলিক পঞ্চায়তৰ বাবে সহকাৰী জিলা আয়ুক্ত আৰু পঞ্চায়ত সমষ্টিৰ ৱাৰ্ড সদস্যৰ বাবে উন্নয়ন খণ্ড বিষয়াসকলক নিয়োগ কৰা হৈছে। প্ৰাৰ্থীসকলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তে সংশ্লিষ্ট মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড় জিলাত বিজেপিৰ বৰবৰুৱা, লৰুৱা আৰু খোৱাং মণ্ডলৰ উদ্যোগত কালি নাওজান ৰাজহুৱা প্ৰেক্ষাগৃহত সক্ৰিয় সদস্যসকলৰ এখন সন্মিলন অনুষ্ঠিত হয়। সভাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ দলীয় কৰ্মকৰ্তাসকলে ল'বলগীয়া দায়িত্বৰ উপৰি নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰা হয়। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত কালি নিৰ্বাচনী বিষয়াৰ অধ্যক্ষতাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ সৈতে সংগতি ৰাখি মূল প্ৰশিক্ষকসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্তগৰাকীয়ে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মূল প্ৰশিক্ষকসকলক দিয়া দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। গোলাঘাট বিধানসভা সমষ্টিত বিজেপিৰ নেত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগে কালি দলীয় প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰ্যবেক্ষণ কৰে। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
ৰাজ্যত অহা 2 মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে গোলাঘাট জিলাখনত নিৰ্বাচনী কাম কাজ অব্যাহত থকা পৰিলক্ষিত হৈছে। সমগ্ৰ জিলাখনত 90টা ছেক্টৰ তথা 24টা জ'নত ভাগ কৰা হৈছে আৰু তাত 1 জনকৈ বিষয়া নিযুক্তি দিয়া হৈছে। জিলাখনৰ তথা বিভিন্ন মনোনয়ন দাখিল কেন্দ্ৰসমূহ জিলা আয়ুক্তগৰাকীয়ে নিয়মিত পৰিদৰ্শন কৰি থকাৰ লগতে কেইবাসহস্ৰাধিক বিষয়া কৰ্মচাৰী পঞ্চায়ত নিৰ্বাচনৰ বাবে জড়িত হৈ পৰিছে। ইফালে কালিলৈ যিহেতু মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ অন্তিমটো দিন, সেয়েহে জিলাখনৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়সমূহত আজিৰ দিনটোত অধিক সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ধাৰণা কৰা হৈছে। অহা 17 এপ্ৰিলত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে।
অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 318খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু ডিপ্লুৰঞ্জন শৰ্মাই এই কথা প্ৰকাশ কৰে। বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি সন্দৰ্ভত সবিশেষ জনাইছে গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হেমন্ত বৰাই।
ৰাজ্যত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজনৈতিক দলসমূহে পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰাখি বিজেপি আৰু অসম গণ পৰিষদে ইতিমধ্যে কালি নিশা আসন বুজাবুজি চূড়ান্ত কৰে। এই সন্দৰ্ভত শাসকীয় দলটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপি দলে 318খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে মিত্ৰ দল অসম গণ পৰিষদে 73খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 6খন আসনত এতিয়াও হোৱা নাই কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত। লক্ষণীয়ভাৱে বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 318খন জিলা পৰিষদৰ আসনৰ ভিতৰত 172খন আসনত মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
গণশক্তি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে এই নিৰ্বাচনত বিজেপিৰ প্ৰতীকত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ হেতু তেওঁলোকৰ সংখ্যাও বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ ভিতৰতে সন্নিৱিষ্ট হৈ আছে। বিজেপিৰ সাংগঠনিক জিলা অনুসৰি দলটোৱে জিলা পৰিষদত বজালিৰ 3খন, বৰপেটাৰ 9খন, বিলাসীপাৰাৰ 4খন, বিশ্বনাথৰ 12খন, বঙাইগাঁৱৰ 6খন, কাছাৰত 23খন, চৰাইদেউৰ 8খন, দৰঙৰ 8খন, ধেমাজিৰ 10খন, ঢকুৱাখানাৰ 4খন, ধুবুৰীৰ 9খন, ডিব্ৰুগড়ৰ 19খন, গোৱালপাৰাৰ 9খন, গোলাঘাটৰ 17খন, গুৱাহাটীৰ 5খন, হাইলাকান্দিৰ 5খন, হোজাইৰ 9খন, যোৰহাটৰ 15খন, কলিয়াবৰৰ 5খন, লখিমপুৰৰ 13খন, মাজুলীৰ 4খন, মৰিগাঁৱৰ 10খন, নগাঁৱৰ 14খন, নলবাৰীৰ 12খন, উত্তৰ কামৰূপৰ 12খন, শ্ৰীভূমিৰ 12খন, শিৱসাগৰৰ 11খন, শোণিতপুৰৰ 18খন, দক্ষিণ কামৰূপৰ 5খন আৰু তিনিচুকীয়াৰ 21খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। গণশক্তিয়ে জোনাইৰ 4খন, মাজুলী আৰু ঢকুৱাখানাত এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ হালমৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব পৰা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 12ৰ পৰা 21 এপ্ৰিললৈ পূৰ্বে ঘোষণা কৰা বন্ধৰ দিনকেইটাত সকলো শিক্ষক কৰ্মচাৰীক বিশ্ববিদ্যালয়ত উপস্থিত থাকিবলৈ আন এটা নিৰ্দেশ জাৰি কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহাগ বিহু, গুড ফ্ৰাইডে আৰু সতী সাধনী দিৱস উপলক্ষে 12ৰ পৰা 21 এপ্ৰিললৈ বন্ধ ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্ৰদান কৰি অহা ভাৰতৰ মাজেৰে তৃতীয় দেশলৈ পণ্য পৰিবহণৰ সুবিধা বাতিল কৰিছে। বাংলাদেশে ভাৰতৰ শুল্ক বিভাগৰ ষ্টেচন, বন্দৰ আৰু বিমান বন্দৰ ব্যৱহাৰ কৰি ভূটান, নেপাল আৰু ম্যানমাৰসহ কেইবাখনো ৰাষ্ট্ৰলৈ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে কালি এখন জাননীযোগে 2020 চনৰ 29 জুনৰ পৰা বাংলাদেশক দিয়া এই পণ্য পৰিবহণৰ সুবিধা তাৎক্ষণিকভাৱে বাতিল কৰে। উল্লেখযোগ্য যে মাৰ্চৰ শেষ সপ্তাহত চীন ভ্ৰমণৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে উত্তৰ পূৰ্বাঞ্চলক স্থল পৰিৱেষ্টিত অঞ্চল বুলি কৈ অঞ্চলটোত সমুদ্ৰলৈ যোৱাৰ কোনো পথ নাই বুলি মন্তব্য কৰিছিল। তেওঁ লগতে অঞ্চলটোৰ সমুদ্ৰত বাংলাদেশে অভিভাৱক বুলি উল্লেখ কৰি অঞ্চলটোত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে চীনক আমন্ত্ৰণ জনাইছিল। ইয়াৰ পাছতে ভাৰতৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰপ্তানিকৃত সামগ্ৰী বিভিন্ন দেশলৈ প্ৰেৰণৰ ক্ষেত্ৰত ভাৰতৰ মাজেৰে বাংলাদেশক দিয়া পৰিবহণৰ সুবিধা প্ৰত্যাহাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। এই পদক্ষেপে কৌশলগত আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰ সুৰক্ষিত কৰাৰ দিশত থকা চৰকাৰৰ দৃঢ় স্থিতিকো উপস্থাপন কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কুপ্ৰভাৱ পেলায় বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কৃষিৰ স্নাতকসকলে কৃষক, সমাজ আৰু জাতিৰ সেৱাৰ বাবে জ্ঞান আৰু দক্ষতাক ব্যৱহাৰ কৰি দলীয় মনোভাৱেৰে কাম কৰা উচিত। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে কৃষিখণ্ডৰ অৱদান গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে চৰকাৰে কৃষিখণ্ডৰ বিকাশ আৰু কৃষকসকলৰ সমৃদ্ধিৰ বিষয়ে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে চাহ, মাজুলী চাউল, তেজপুৰৰ লিচু আৰু জহা চাউলকে ধৰি ৰাজ্যৰ ভালেমান সামগ্ৰীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুকীয়া পৰিচয় গঢ়ি তোলাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত মুঠ 548গৰাকী শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই সমাৱৰ্তনতে অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। গছে বিৰিখে কুঁহিপাত সলায়, কুলিকেতেকীয়ে গীতজুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ দলৰ জনগণনি আৰু মাথনি নাচনৰ সেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। গুৱাহাটী মহানগৰীৰ বিহুৰ প্ৰস্তুতি চলি থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজপাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে ভৌগোলিক সূচাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে বহিৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিশিষ্ট গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদে চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ আগবঢ়াইছে। গল্পকাৰগৰাকীক অহা 1 মে'ত কলকাতাত আয়োজিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে নগদ 51,000 টকা, প্ৰশস্তিপত্ৰ আৰু অংগবস্ত্ৰ। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে পৰিষদে গল্পকাৰগৰাকীলৈ এই বঁটা আগবঢ়াইছে বুলি জানিবলৈ দিছে। এই বঁটা লাভ কৰি গল্পকাৰগৰাকীয়ে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগক এইদৰে কয়।
ভাৰতীয় ভাষা পৰিষদে গল্পৰাজিৰ ওপৰত কাম কৰা হেতু যি সন্মান আগবঢ়ালে তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। মই ধন্য হৈছোঁ যে মই যিখিনি গল্পৰ কথা, মানুহৰ জীৱনৰ কথা ক'বলৈ আগবাঢ়িছিলোঁ, তাত মই দৃঢ়তাৰে আগবাঢ়ি গৈছিলোঁ যে মই এনেকৈ লিখিম, মোৰ মানুহৰ কথা লিখিম। কিন্তু তেতিয়া মই কোনো বঁটা বা সন্মানৰ কাৰণে ভবা নাছিলোঁ। মই মাত্ৰ মানুহৰ জীৱনৰ উপমুকনিৰ কথাবিলাক ক'বলৈহে বিচাৰিছিলোঁ। সেই সূত্ৰে মোৰ যিখন কিতাপ প্ৰথম গল্প সংকলন পৰুৱা পোহনীয়া, সন্মানীয় মুনীন বৰকটকী সাহিত্য বঁটাৰে 2024 চনত ধন্য হৈছিল, তাৰ বাবে মই মুনীন বৰকটকী ন্যাসলৈও অলেখ ধন্যবাদ, অলেখ কৃতজ্ঞতা আৰু সদায় কৃতজ্ঞ হৈ ৰৈছোঁ সেই ন্যাসৰ ওচৰত। তাৰ পাছতো মই মোৰ গল্প অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া মই সময় পাওঁ বা মই নিজে কৰ্মৰ পৰা ছুটি লওঁ, নিয়ম মাফিক ছুটি লৈ কিনে মই গল্প লিখিবলৈ চেষ্টা কৰোঁ বুলি এইকাৰণে কৈছোঁ যে মই গল্পৰ জগতত যেতিয়া সোমাওঁ তেতিয়া মই গল্পৰ জগতত নাথাকোঁ, মই মানুহবিলাকৰ মাজত থাকোঁ। আৰু সেই আমাৰ মানুহখিনি গাঁৱে ভূঁই দেখি থকা, মই কৰ্মসূত্ৰে দেখি থকা মানুহৰ জীৱনশৈলীকে মই উঠাই আনি গল্পৰ ৰূপ দিবলৈ চেষ্টা কৰি থাকোঁ। কিমানখিনিলৈ গল্পকাৰ হিচাপে মই আগবাঢ়িব পাৰিছোঁ তাত মই আজিও নতুন শিকাৰ বুলি নিজক
খেলৰ বাতৰি। গুজৰাট টাইটান্সে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 159 ৰাণে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটান্সে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 217 ৰাণ কৰে। প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধ, একেখন যুদ্ধৰ পৰিণতিত ভাৰতত উৎপাদিত ঔষধত আমেৰিকাই বৃহৎ শুল্ক আৰোপ কৰাৰ সম্ভাৱনা, ভাৰতৰ ভূমি ব্যৱহাৰ কৰি আন দেশলৈ সামগ্ৰী ৰপ্তানিত বাংলাদেশক ভাৰতৰ বাধা, শিক্ষা বিভাগৰ দ্বাৰা শিক্ষকসকলৰ বিদ্যালয়ত উপস্থিতিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰিকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। বাংলাদেশে ভাৰতৰ মাজেদি তৃতীয় দেশলৈ চলাই অহা বাণিজ্য দেশৰ প্ৰত্যক্ষ কৰ আৰু শুল্ক বোৰ্ডে নিৰ্দেশনাযোগে বন্ধ ঘোষণা কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বাতৰিটোত চেণ্টিনেল কাকতে ইণ্ডিয়া স্ক্ৰেপছ ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি ফৰ বাংলাদেশ এক্সপৰ্ট কাৰ্গো শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমেৰিকা আৰু চীনৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধৰ পৰিণতিত আমেৰিকাই চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত আৰোপ কৰা প্ৰতিশুল্কৰ বিপৰীতে চীনেও একেই পন্থা অৱলম্বন কৰাৰ বাতৰিটোক দ্য টাইমছ অব ইণ্ডিয়াকে ধৰি কেইবাখনো বাতৰি কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। আমেৰিকা আৰু চীনৰ এই সংঘাতৰ পৰিণতিত ঔষধৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰি অসমীয়া খবৰ কাকতে আকাশলংঘী হ'ব ঔষধৰ দাম আৰু দৈনিক অগ্ৰদূত কাকতে এইবাৰ ভাৰতত উৎপাদিত ঔষধত বৃহৎ শুল্ক আৰোপৰ যোজা ট্ৰাম্পৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। শিক্ষা বিভাগে বিদ্যালয়ত শিক্ষকৰ উপস্থিতি আৰু বিদ্যালয় ছুটীক লৈ জাৰি কৰা নিৰ্দেশনা সম্পৰ্কীয় এটা বাতৰি আমাৰ অসম কাকতে পুৱা 9 বজাৰ পূৰ্বেই স্কুললৈ আহিব লাগিব শিক্ষক, অন্যথা দৰমহা কৰ্তন আৰু দৈনিক জনমভূমি কাকতে শিক্ষা হেতু এপ বিদ্যালয়ত পাঠদানক লৈ জিলা মিছন সমন্বয়কে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা, 3 দিন এপত উপস্থিতিত পলম হলে এদিনৰ দৰমহা কৰ্তন শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে।
ধন্যবাদ ডেভিড। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন, বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। কেন্দ্ৰীয় চৰকাৰৰ বাংলাদেশক প্ৰদান কৰি অহা পণ্য পৰিবহণৰ সুবিধা বাতিল, এই সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি। কৃষিত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ কুপ্ৰভাৱ সন্দৰ্ভত ৰাজ্যপালৰ উদ্বেগ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 58 ৰাণত জয়লাভ। পৰাঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।